মোৰ বায়ে কয় তাই হেনো এজনী ভাল ডাক্তৰনী হয়। তাই ভাল দৰমহা, বহুত টকা উপাৰ্জন কৰে আৰু বহুত সুখী হয়। তাই কয় যে মোকো ডাক্তৰনী বনাব। সকলো মিছা। আচলতে তাই কেতিয়াবা কাপোৰৰ দোকানত, কেতিয়াবা ৰেষ্টুৰেণ্টত আৰু কেতিয়াবা পাৰ্লাৰত কাম কৰি টকা উপাৰ্জন কৰে। তাই এইবোৰ তাই নিজৰ কাৰণে নহয়, মোৰ কাৰণেহে কৰে। তাই মোৰ কেৱল পায়ে নহয়, তাই মোৰ মা, দেউতা, সকলো। তাই মোৰ ভগৱান। আই লাভ ইউ বা, আই লাভ ইউ।